এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, নাৰী শক্তি বন্দন অধিনিয়মৰ সাংবিধানিক সংশোধনীত গুৰুত্বৰে আজিৰে পৰা সংসদৰ বিশেষ অধিৱেশন, সাদিনীয়া বহাগ বিহুৰ আজি গোসাঁই বিহু, ছগ্ৰা মিছাৱা আৰু ইবাকু বিচুৰ দৰে বিভিন্ন বসন্তকালীন উৎসৱৰো আয়োজন, বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাছত ষ্ট্ৰংৰুমত ৰখা ইভিএমসমূহৰ সুৰক্ষা ব্যৱস্থা, জিলা প্ৰশাসনৰ চোকাদৃষ্টি, পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত প্ৰচাৰ অভিযান তীব্ৰতৰ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ 5 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। আজিৰে পৰা তিনিদিনীয়াকৈ সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব। বাজেট অধিৱেশনৰ সময়সীমা বৃদ্ধি কৰি এই তিনিদিনীয়া বিশেষ সত্ৰৰ আয়োজন কৰা হৈছে। পৰহিলৈ সামৰণি পৰিবলগীয়া এই অধিৱেশনৰ সময়ছোৱাত নাৰী শক্তি বন্দন অধিনিয়মৰ সাংবিধানিক সংশোধনী সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব। 2023 চনত গৃহীত এই বিধেয়কখনে লোকসভা আৰু ৰাজ্য বিধানসভাসমূহত মহিলাৰ বাবে 33% আসন সংৰক্ষণৰ প্ৰস্তাৱ দিছে। এই অধিৱেশনত উত্থাপন কৰিবলগীয়া সংশোধনী বিধেয়ক কেইখন হৈছে সংবিধানৰ 131 নম্বৰ সংশোধনী বিধেয়ক 2026, কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক 2026 আৰু সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ বিধেয়ক 2026। সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ বিধেয়কখন গৃহীত হলে লোকসভাত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা আসনৰ সংখ্যা বৃদ্ধি পাব। সংসদৰ এই বিশেষ সত্ৰত 2029 চনৰ সংসদীয় নিৰ্বাচনৰ পূৰ্বে লোকসভাত সদস্য সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে মহিলাৰ বাবে আসন সংৰক্ষণ আইন বলবৎ হোৱাটো নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছুদিন পূৰ্বে সদনৰ নেতাসকলক এই সংশোধনী বিধেয়ককেইখন গৃহীত কৰাৰ বাবে এই বিশেষ সত্ৰত উপস্থিত থাকিবলৈ আহ্বান জনাইছিল। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে মহিলাৰ বাবে আসন সংৰক্ষণ বিধেয়কে প্ৰতিখন ৰাজ্য, সম্প্ৰদায় আৰু অঞ্চলৰ অভিলাষ পূৰণ কৰিব বুলি নিশ্চিত কৰিছে। বিজেপিৰ লগতে JDU, LJPR আৰু কংগ্ৰেছে তেওঁলোকৰ সাংসদসকলক এই অধিৱেশনৰ সময়ত দুয়োখন সদনতে উপস্থিত থাকিবলৈ 3-লাইন হুইপ জাৰি কৰিছে। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয় যে দলটোৱে মহিলাৰ আসন সংৰক্ষণ বিধেয়কৰ সমৰ্থন জনাইছে যদিও এই বিধেয়কখন কেনেদৰে উত্থাপন কৰা হ'ব এই সন্দৰ্ভত সন্দেহ আছে। বিধেয়কখন ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত হ'বও পাৰে বুলি তেওঁ মন্তব্য কৰে। সাদিনীয়া বহাগ বিহুৰ তৃতীয় দিনটো আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোসাঁই বিহু হিচাপে পালন কৰা হৈছে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত জনসাধাৰণৰ সমাগম হৈছে। বিভিন্ন সত্ৰ নামঘৰত আজি নাম প্ৰসংগ, মন্দিৰসমূহত পূজা অৰ্চনাকে ধৰি ভালেমান কাৰ্যসূচী লোৱা হৈছে। বছৰটোৰ বাবে নিজৰ লগতে আপোনজনৰ মংগল কামনাৰে ৰাইজে আজি নেদেখাজনৰ ওচৰত আশীষ লৈছে। গোসাঁই বিহু পালন সন্দৰ্ভত এয়া আমাৰ মাজুলীৰ সংবাদদাতা বিকাশ শইকীয়া।
আজি 2 বহাগ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ 7 বিহুৰ আজি গোসাঁই বিহু। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সত্ৰপীত মাজুলীতো পুৱাৰ পৰাই দেখা গ'ল সত্ৰ আৰু নামঘৰসমূহত ভক্তিভাৱেৰে গুঞ্জৰিত হৈছে কুশল প্ৰাৰ্থনা। বছৰটো কুশলে যোৱাৰ কামনাৰে পুৱাই ধৰ্মীয় অনুষ্ঠানসমূহত ৰাইজে ধূপ চাকি লগাই শৰাই সঁফুৰা আগবঢ়াই আশীৰ্বাদ লয়। সত্ৰসমূহত দূৰ দূৰণিৰ বহু শিষ্যই গুৰুৰ সেৱা লৈ আশীৰ্বাদ গ্ৰহণ কৰে।
ইপিনে ৰাজ্যজুৰি বহাগ বিহুৰ আনন্দ উৎসাহ অব্যাহত আছে। উজনিৰ পৰা নামনিলৈ গাঁৱে ভূঞে, চহৰে নগৰে ঢোল পেপাৰ শব্দ আৰু নাচনী নাচনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহু কাৰ্যসূচী অনুষ্ঠিত হৈছে। ভৰলুমুখ, চানমাৰী, গণেশগুৰি, নুনমাটি, বশিষ্ঠ চাৰিআলিকে ধৰি বিভিন্ন ঠাইত মঞ্চ বিহুৰ আকৰ্ষণীয় অনুষ্ঠান উপভোগ কৰিবলৈ অগণন লোকে ভিৰ কৰিছে। বিহুৰ সৈতে সংগতি ৰাখি ঠায়ে ঠায়ে বিহু নাচ, হুঁচৰি, জেং বিহু, ঢোলবাদন আৰু অন্যান্য সাংস্কৃতিক প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। সদু শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত ত্ৰয়োদশ বাৰ্ষিক মুকলি বিহুৰ আয়োজন কৰা হৈছে। বিহুৰ পুৰণি পৰম্পৰাক শ্ৰদ্ধা জনোৱাৰ লগতে নতুন প্ৰজন্মক এই পৰম্পৰাসমূহৰ সৈতে চিনাকি কৰাই দিয়াৰ বাবে এই বিহুৰ আয়োজন কৰা হৈছে। আজি দিনৰ 10 বজাত সদু অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ পাছত জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। বিয়লি 3 বজাত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শনৰ লগতে কেইবাটাও হুঁচৰি দল আৰু গাভৰু বিহু দলে নাচ পৰিৱেশন কৰিব। বিশিষ্ট শিক্ষাবিদ, লোক সংস্কৃতিৰ গৱেষক ডঃ অনিল শইকীয়াই সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব। সন্ধিয়া স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব। ডিব্ৰুগড় জিলাৰ চৌকিডিঙি খেলপথাৰত কালি দিনজোৰা কাৰ্যসূচীৰে বহাগ আদৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত জনতাৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে থলুৱা খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে কমেও 20গৰাকী জ্যেষ্ঠ ব্যক্তিক সন্মান জনোৱা হয়। তদুপৰি ডিব্ৰুগড় সাহিত্য সভাই নিজৰ দিন উপলক্ষে কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে অসম সাহিত্য সভাই কালি 1 বহাগৰ দিনটো নিজৰ দিন হিচাপে পালন কৰি ৰাজ্যৰ বিভিন্ন স্থানত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। ৰাজ্যৰ ভাষা সাহিত্য সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে কাম কৰি থকা তথা জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা 5,000 গৰাকী ব্যক্তিক কালি সাহিত্য সভাৰ বিষয়ববীয়াই ঘৰে ঘৰে গৈ সন্মানিত কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। বাক্সা জিলাৰ জালাৰ ৰঙালী বিহু সন্মিলনৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। কালি পহিলা বহাগৰ সন্ধিয়া অনুষ্ঠিত মুকলি বিহুত বহু লোকৰ সমাগম হয়। জিলাখনৰ ঘোঁৰামৰাত বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত চতুৰ্দশ ৰঙালী বিহু উদযাপনৰ কালি নিশা সামৰণি পৰে। গোৱালপাৰা জিলাৰ ৰাভা জনগোষ্ঠী বসতি প্ৰধান অঞ্চলসমূহতো উলহ মালহেৰে ৰঙালী বিহু পালন কৰা হৈছে। আগিয়াৰ ৰামপুৰৰ পহিলা বহাগ উদযাপন সমিতিয়ে দুদিনীয়াকৈ কাৰ্যসূচীৰে বিহু পালন কৰিছে। ৰামপুৰৰ বিহুৰ মুখ্য আকৰ্ষণ হ'ল লেৱাটনা প্ৰতিযোগিতা। পাহাৰীয়া ঠাইৰ এবিধ বিশেষ গছৰ লতাৰে এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। অঞ্চলটোৰ 10-15 গাঁৱৰ পুৰুষ মহিলাই অংশগ্ৰহণ কৰা প্ৰতিযোগিতা চাবলৈ সহস্ৰাধিক লোকৰ সমাগম হয়।
তিৱা জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ ছগ্ৰা মিছাৱা আৰু দেউৰীসকলৰ ইবাকু বিচু কালিৰে পৰা পালন কৰা হৈছে। চৌদ বহাগৰ সংক্ৰান্তিৰ পাছৰটো বুধবাৰৰ পৰা জনগোষ্ঠী দুটাই পৰম্পৰাগতভাৱে এই বসন্তকালীন উৎসৱ পালন কৰে। ছগ্ৰা মিছাৱা তিৱাসকলৰ কৃষিভিত্তিক উৎসৱ। ইয়াত ছগ্ৰা মানে সকলো আৰু মিছাৱা হৈছে সামূহিক কৃত্য। কৃষিকাৰ্য আৰম্ভণি কৰাৰ আগেয়ে জনগোষ্ঠীটোৱে আই বসুমতীৰ আশীৰ্বাদ কামনা কৰি এই উৎসৱ পালন কৰে। জনগোষ্ঠীটোৰ বিভিন্ন গাঁৱত ইয়াৰ পালন ৰীতিৰ কিঞ্চিত ভিন্নতা দেখা যায়। ইফালে দেউৰীসকলৰ বসন্তকালীন উৎসৱ ইবাকু বিচু কালিৰ পৰা 7 দিনীয়াকৈ পালন কৰা হৈছে। দেওঘৰত কালি এই উপলক্ষে বিশেষ উপাসনা কৰা হয়। উপাস্য দেৱতা কুন্দিমামা পিছাদেমা পিছাচী দেমাচীকে ধৰি বিভিন্ন উপাস্য দেৱ দেৱীসকললৈ উৎসৰ্গা আগবঢ়াই ডেকা গাভৰুসকলে সামাজিক স্থানত লোক নৃত্য গীতৰ পৰিৱেশন কৰে। 7 দিনীয়া এই বিচু পালনৰ পাছত শেষৰ দিনটোত বিচু উৰুৱা বা পালন কৰি এই উৎসৱৰ সামৰণি মৰা হ'ব। বড়ো জনগোষ্ঠীৰ লোকসকলে চৈত বহাগৰ সংক্ৰান্তিৰ পৰা পালন কৰা বৈশাগু উপলক্ষে কালি বাথৌ মন্দিৰত প্ৰাৰ্থনা জনাই বড়ো ডেকাসকলে কান্ধত খাম হাতত চিফুং চেৰজা তুলি লৈ গয়াৰ ঘৰে ঘৰে গৈ বৈশাগু উৎসৱৰ গান গায়। তামোলপুৰ জিলা সদৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ তামোলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত কালি উলহ মালহেৰে ৰংজালি বৈশাগু উদযাপন কৰা হয়। বড়ো জনগোষ্ঠীৰ চহকী পৰম্পৰা অনুসৰি এই পবিত্ৰ দিনটোত কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা আশীষ গ্ৰহণ কৰাৰ লগতে পৰস্পৰৰ মাজত সমন্বয় বাৰ্তা বিলোৱাৰ প্ৰচেষ্টা হাতত লোৱা হয়। কোকৰাঝাৰ জিলাৰ বাগানশালীৰ বাথৌ থানশালীতো কালি ৰংজালি বৈশাগু উপলক্ষে বাথৌ আৰোজ অনুষ্ঠিত হয়। ভক্তসকলে বড়ো সম্প্ৰদায়ৰ আৰাধ্য দেৱতা বাথৌ বাউৰীৰ বেদীত প্ৰাৰ্থনা কৰি বিশ্বশান্তি সমৃদ্ধি আৰু সমাগত বছৰটোৰ বাবে আশীৰ্বাদ বিচাৰে। বাক্সা জিলাতো সদৰ মুছলপুৰ মহকুমা সদৰ শালবাৰী অঞ্চলী জালা চিমলা বৰমা হাউদৰ ফিঠা আনন্দ বজাৰ বাঁহবাৰী আদি বিভিন্ন ঠাইত বৈশাগু উৎসৱৰ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা জিলাৰ ৰংডবা গাঁৱৰ বড়ো জনগোষ্ঠীৰ লোকসকলে বৈশাগু উৎসৱ পালনৰ বাবে সাজু হৈছে। গাঁওখনত অহা 11 আৰু 12 বহাগত ৰংজালি বৈশাগু উৎসৱ পালন কৰা হ'ব। ইয়াৰ বাবে প্ৰতিদিনে বাগৰুম্বা নৃত্যৰ অনুশীলন চলি আছে। আনহাতে কোচ ৰাজবংশীসকলেও তেওঁলোকৰ জাতীয় উৎসৱ বিচুৱা চৌদ বহাগৰ সংক্ৰান্তিৰ পৰাই উদযাপন কৰিছে। এই উপলক্ষে কোকৰাঝাৰ গোৱালপাৰা ধুবুৰী আৰু দাঁতিকাষৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ আদি অঞ্চলতো জনগোষ্ঠীটোৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। বাক্সা জিলাৰ বিভিন্ন স্থানত কালিৰে পৰা বাঁহ গোঁসাই অৰ্থাৎ দহৰ ফুৰা উৎসৱ আৰম্ভ হৈছে। জিলাখনৰ মা গোসানী মা কামাখ্যা কলীয়া ঠাকুৰ ভাংৰা গোঁসাই বুঢ়া গোঁসাই বুঢ়া গোঁসাই গৰখীয়া আদি স্থানত এই উৎসৱ উদযাপন কৰা হৈছে। এই উৎসৱ সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰ।
আজি গোঁসাই বিহু অসমীয়া লোক সংস্কৃতিৰ বৰপথাৰখনত অৰিহণা আগবঢ়াই যোৱা নামনি অসমৰ এক উল্লেখযোগ্য লোক উৎসৱ দহৰ ফুৰা উৎসৱ গৰু বিহু অথবা মানুহ বিহু দিনাৰে পৰা পৰম্পৰাগত ৰীতি নীতিৰে আৰম্ভ হয়। উল্লেখ কৰিব পাৰি যে এই লোক উৎসৱৰ বাবে এডাল 5-6 ফুট দীঘলীয়া বাঁহ কাটি সুন্দৰকৈ পৰিষ্কাৰ কৰি গৰু বিহুৰ দিনাখন গোঁসাইৰ ঘৰত বাঁহ সজোৱা হয়। মূৰত পিতলৈ এটি চোলা পিন্ধাই গোটেই গোঁসাই বাঁহডাল ৰঙীন কাপোৰে মেৰিয়াই ওপৰৰ ৰুমাল চোৱাৰ অথবা ফুলাম বিহুৱান গাঁঠি দি গোঁসাই বাঁহ অথবা দহৰ গোঁসাই বাঁহ প্ৰস্তুত কৰা হয়। বাক্সা জিলাৰ আন বছৰৰ দৰে বিভিন্ন স্থানত ইতিমধ্যে গোঁসাই বাঁহ অথবা দহৰ ফুৰা উৎসৱ আৰম্ভ হৈছে। উল্লেখ্য যে জিলাখনৰ মা গোঁসানী মা কামাখ্যা কলীয়া ঠাকুৰ ভাংৰা গোঁসাই বুঢ়া গোঁসাই গৰখীয়া গোঁসাই আদি গোঁসাই দহৰ ঘৰে ঘৰে ফুৰাই এই দহৰ ফুৰা উৎসৱ পৰম্পৰাগত ৰীতি নীতিৰে উদযাপন কৰি আহিছে।
ইপিনে নলবাৰী জিলাৰ বিভিন্ন স্থানত কালিৰে পৰা ভঠেলি উৎসৱ অনুষ্ঠিত হৈছে। বহাগ মাহটো জুৰি জিলাখনৰ বিভিন্ন ঠাইত এই উৎসৱ পালন কৰা হয়। জিলাখনৰ উলাবুৰীৰ খাটালপাৰাত কালি 50 বছৰ অতিক্ৰম কৰা ভঠেলি উৎসৱৰ পৰম্পৰা পালন কৰা হয়। উৎসৱৰ সৈতে সংগতি ৰাখি ওজাপালি প্ৰদৰ্শনকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। 9 এপ্ৰিলত একেটা পৰ্যায়ত অনুষ্ঠিত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাছত EVMসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ষ্ট্ৰংৰুমসমূহত ৰখা হৈছে। জিলা প্ৰশাসনসমূহে ষ্ট্ৰংৰুমৰ সুৰক্ষা ব্যৱস্থাত চোকা দৃষ্টি ৰাখিছে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে বকুলত থকা পলিটেকনিকত থকা ষ্ট্ৰংৰুম কালি পৰিদৰ্শন কৰে। জিলাখনৰ 6টা বিধানসভা সমষ্টিৰ নিৰ্বাচনী ষ্ট্ৰংৰুম বকুলৰ পলিটেকনিকত স্থাপন কৰা হৈছে। পৰিদৰ্শন কালত জিলা আয়ুক্তগৰাকীয়ে নিৰাপত্তা ব্যৱস্থাৰ লগতে কাৰিকৰী ব্যৱস্থাৰো বুজ লয়। যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে কালি যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয়ৰ ষ্ট্ৰংৰুম পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে ষ্ট্ৰংৰুমৰ নিৰাপত্তা ব্যৱস্থাৰ লগতে কাৰিকৰী দিশসমূহ পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰে। পৰিদৰ্শন কালত ষ্ট্ৰংৰুমৰ নিৰাপত্তাৰ দায়িত্ব থকা বিষয়ববীয়াসকলৰ লগতে জিলা আয়ুক্তগৰাকীয়ে মত বিনিময় কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক, অৰুণিমা গোস্বামীৰ পৰা।
পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈছে। শাসক বিৰোধী উভয়ে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে বিভিন্ন নিৰ্বাচনী চমকৰ সৃষ্টি কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি পশ্চিমবংগৰ মালদহৰ পৰা ভাৰ্চুৱেলি দাৰ্জিলিঙৰ লাবং খেলপথাৰত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী সভাত অংশ লয়। শ্ৰীশ্বাহে এই সভাত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ মুৰববী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো তীব্ৰ ভাষাৰে সমালোচনা কৰে। এই প্ৰচাৰ সভাত শ্ৰীশ্বাহক বিজেপিৰ জ্যেষ্ঠ নেত্ৰী নিৰ্মলা সীতাৰমন, স্মৃতি ইৰাণী আৰু অনুৰাগ ঠাকুৰে সংগ দিয়ে। ইয়াৰ পাছত শ্ৰীশ্বাহে আলিপুৰদুৱাৰৰ ফালাকাটা মিল ৰোডত আন এখন নিৰ্বাচনী সভাত ভাগ লয়। ইপিনে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে কালি দলৰ হৈ বিভিন্ন স্থানত প্ৰচাৰ চলায়। কালি বাংলা নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনজাতীয় লোকনৃত্যত অংশ লৈ পয়লা বৈশাখ পালন কৰাৰ লগতে তৃণমূল দলে ৰাজ্যখনৰ লোক সংস্কৃতিক সদায় অগ্ৰাধিকাৰ দি আহিছে বুলি দাবী কৰে। পশ্চিম কাৰ্বি আংলঙৰ জিৰি কিনডেঙৰ থাচকাই গাঁৱত কালি বিয়লি অহা এজাক ধুমুহা বৰষুণত বিস্তৰ ক্ষতি হয়। কেইবাটাও বাসগৃহ তছনছ হোৱাৰ লগতে এটি 4 বছৰীয়া শিশু আহত হয়। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰাৰ লগতে উপযুক্ত ক্ষতিপূৰণ দিয়াৰো ব্যৱস্থা কৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আছাম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল বিকাশ লখেৰাৰ 4-দিনীয়া মণিপুৰ ভ্ৰমণৰ কালি সামৰণি পৰে। এই ভ্ৰমণকালত শীৰ্ষ সেনা বিষয়াগৰাকীয়ে ৰাজ্যখনৰ কেইবাখনো জিলা পৰিদৰ্শন কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 5 উইকেটত পৰাজিত কৰে। খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰি আটাইকেইটা উইকেট হেৰুৱাই 146 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ মিছেল মাৰ্চে সৰ্বাধিক 40 ৰাণ কৰে। বাংগালুৰুৰ ৰশিক চালামদৰে 4টা আৰু ভুৱনেশ্বৰ কুমাৰে 3টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে 15 অভাৰ আৰু এটা বলতে 5 উইকেটৰ বিনিময়ত বিজয় লক্ষ্য অতিক্ৰম কৰে। অপেনাৰ বিৰাট কোহলীয়ে 49 ৰাণৰ বৰঙণি আগবঢ়ায়। লক্ষ্ণৌৰ প্ৰিন্স যাদৱে 3টা আৰু আবেশ খানে 2টা উইকেট লাভ কৰে। বাংগালুৰুৰ জজ হেজেলউডক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ান্স পঞ্জাৱ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 20 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। নাৰী শক্তি বন্দন অধিনিয়মৰ সাংবিধানিক সংশোধনীত গুৰুত্বৰে আজিৰে পৰা সংসদৰ বিশেষ অধিৱেশন। 7-দিনীয়া বহাগ বিহুৰ আজি গোসাঁই বিহু। ছগ্ৰা মিছাৱা আৰু ইবাকু বিচুৰ দৰে বিভিন্ন বসন্তকালীন উৎসৱৰো আয়োজন। বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাছত ষ্ট্ৰংৰুমত ৰখা EVMসমূহৰ সুৰক্ষা ব্যৱস্থাত জিলা প্ৰশাসনৰ চোকা দৃষ্টি। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত প্ৰচাৰ অভিযান তীব্ৰতৰ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ 5 উইকেটত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।